إلا من تاب وآمن وعمل عملا صالحا فأولئك يبدل الله سيئاتهم حسنات وكان الله غفورا رحيما.
কিন্তু যে তবা কৰিছে, ইমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকৰ গুণাসমূহক পুনৰ দ্বাৰা পৰিৱৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।